Super Hits 93.5 Red FM ৰ মৰ্নিং নম্বৰ 1 বমান্দি আৰু ফুনি আছিলোঁ এলিফ্ট মুভিখনৰ পৰা এট্ৰেক্টিভ আৰু ইতিমধ্যে আপুনি গম পাইছে যে আজি মৰ্নিং নম্বৰ 1 শ্ব' ষ্টুডিঅ'ত আমি কথা পাতি আছো আসামিজ ফুড ফেষ্টিভেলৰ বিষয়ে যি বৰ্তমান চলি আছে কিৰণ ত্ৰিপাঠীকৰ পল্টন বজাৰত আৰু এই ফুড ফেষ্টিভেলৰ বিষয়ে আৰু অধিক জনাবৰ বাবে আজি আমাৰ মাজত আছে আমাৰ আজিৰ দুগৰাকী গেষ্ট কিৰণ ত্ৰিপাঠীকৰ হোটেলৰ শ্বেফ নিপেন শৰ্মা আৰু এছিষ্টেণ্ট এফ এন বি মেনেজাৰ নিৰঞ্জন ডেকা পিছে কিন্তু জনাই দিওঁ যে এই ফুড ফেষ্টিভেলটো থাকিব 30 এপ্ৰিললৈ আজি দ্বিতীয় দিন আৰু জানি আছো বহুতো কথা এই ফেষ্টিভেলৰ বিষয়ে আৰু কিছু প্ৰশ্ন আছে এতিয়া আমি নিৰঞ্জন ডেকাক সুধিব বিচাৰিছোঁ চ' নিৰঞ্জন দা আপুনি এছিষ্টেণ্ট এফ এন বি মেনেজাৰ কিৰণ ত্ৰিপাঠীকৰ হোটেলছ পাল্টন বজাৰৰ গতিকে এতিয়া জানিব বিচাৰিছোঁ যে ফুড ফেষ্টিভেল বুলি কোৱাৰ লগে লগে মনলৈ আহে ৰেটটো যে কিমান দাম গতিকে পাৰ প্লেট বা কেনেকুৱা ছিষ্টেমত আৰু প্ৰাইচটো কেনেকুৱা
আমি অসমীয়া থলুৱা খানাখিনিৰ দাম একেবাৰে কম ৰাখিছোঁ সকলো ধৰণৰ গ্ৰাহকে আহিব পাৰিব তাত থালি ৰাখিছোঁ আমি থালি আপোনাৰ ষ্টাৰ্ট হৈছে 300 টকাৰ পৰা মেক্সিমাম 500 টকালৈকে তো সকলো ধৰণৰ গ্ৰাহকে আহিব পাৰিব ভয় খাবলগীয়াও একো নাই যে বহুত দাম নহয় ধৰক আজিকালিতো ৰেষ্টুৰেণ্টত সোমাবলৈ বহুতেই কষ্টলি হয় হেৰিবিলাক তো তেনেকুৱা আমি একো ৰখা নাই তো বহুত কম হয় ৰেট সকলো ধৰণৰ মানুহে ফুড প্ৰেমী ৰাইজে আহিব পাৰিব
আৰু দুবাৰ যদি মই ভাত খোজো দিব তো
নিশ্চয় নিশ্চয় নিশ্চয়
আজিকালি এইটো আমাৰ মানে চবৰে এইটো থাকে ন যে এক্সট্ৰা আকৌ ভাত ল'ব লাগিব নেকি গতিকে সেইখিনি সুধি লোৱাটো ভাল হয় নে গতিকে যিসকলে এতিয়া বৰ্তমান গাড়ীত গৈ আছে বা নিজৰ ঘৰত আছে খুবই শুনি আছে তেওঁলোকক আকৌ এবাৰ কৈ দিছোঁ বৰ্তমান চলি আছে আসামিজ ফুড ফেষ্টিভেল কিৰণ ত্ৰিপাঠীকৰ পল্টন বজাৰ আৰু এতিয়া বৰ্তমান আমাৰ মাজত আছে ষ্টুডিঅ'ত নিৰঞ্জন ডেকা আৰু নিপেন শৰ্মা গতিকে দাদা এতিয়া সময় আকৌ এটা এটা গান শুনাৰ গতিকে এইখিনি আপোনালোকৰ কাৰণে এতিয়া প্লে কৰি দিছোঁ বজৰংগী ভাইজান মুভিখনৰ পৰা ঠিক আছে আৰু সদায়তো আপোনালোক কিটচেনতে সোমাই থাকে নিপেন দা ৰাইট গতিকে আজি ষ্টুডিঅ'ত বহি কেনেকুৱা লাগিছে পিছে
খুবেই ধুনীয়া লাগিছে এইটো মোৰ বেলেগ এক্সপিৰিয়েঞ্চ এটা হৈছে আমিতো আৰু ডেইলি কমচে কম 7-8 ঘণ্টা আমি কিটচেনত কাম কৰোঁ খানা বনাওঁ বা বিভিন্ন ধৰণৰ প্লেনিং কৰোঁ চ' আজি ৰেড এফ এম ষ্টুডিঅ'ত আহি এটা মানে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা হৈছে খুব ভাল লাগিছে পাহৰিব নোৱাৰা এক্সপিৰিয়েঞ্চ এটা খুব ভাল লাগিছে ৰিয়েলি
অ'কে ঠিক আছে এতিয়াৰ পৰা কিটচেনত ৰেড এফ এম লগাই থৈ দিব
কিন্তু এইটো নহয় যে আৰু নাচিয়ে থাকিম
কাৰণ সদায় কি হয় আমি ৰেষ্টুৰেণ্ট বা হোটেললৈ গ'লে সদায় বাহিৰা পৰিৱেশটো পাওঁ সেই ভিতৰত যে কি চলি থাকে সেইটো আমি কোনো গম নাপাওঁ গতিকে আপোনাৰ জৰিয়তে গম পালো যে কেনেকুৱা ধৰণৰ পৰিস্থিতি এটা হয় আৰু তাৰ মাজত যে আপোনালোকে সময় পাই অকমান নাচিও দিয়ে সেইটো শুনি ভাল লাগিলে ঠিক আছে এইখিনি তেন্তে প্লে কৰিছো এই গানটো আজ কি পাৰ্টি মেৰি তৰফ আপোনালোকৰ কাৰণে প্লে কৰিছো অলৰাইট 93.5 ৰেড এফ এম বজাতে ৰহক